এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। সাম্প্ৰতিক বানত ৰাজ্যৰ 21খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 165টা আশ্ৰয় শিবিৰত 31,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। 157টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত 13জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 24 ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত 2জন লোক সন্ধানহীন হয়। SDRF আৰু NDRFএ কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 464জন লোকে আশ্ৰয় লৈ আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত ডিব্ৰুগড় জিলাৰ উপকণ্ঠ অঞ্চল বগীবিলৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানে কেইবাশ বিঘা কৃষিভূমি বুৰাই পেলাইছে। এতিয়াও অঞ্চলটোৰ কমেও 27টা পৰিয়ালৰ বাসগৃহ পানীত বুৰ গৈ আছে। জিলাখনৰ খোৱাং সমষ্টিৰ কেইবাখনো গাঁও বুঢ়ীদিহিং নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। সমষ্টিটোৰ ভগামূৰ উন্নয়নখণ্ডৰ ৰিং বান্ধ ছিঙি যোৱাত গাঁওকেইখন জলমগ্ন হৈছে। জিলাখনৰ 7টা ৰাজহ চক্ৰৰ 66খন গাঁৱৰ 20,000ৰো অধিক লোক বছৰৰ প্ৰথমটো বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ অকলেণ্ডত ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হোৱা এটি 7 বছৰীয়া শিশুক এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। জিলাখনত 20,000ৰো অধিক লোক অধিক পশুধনৰো ক্ষতি হৈছে। যোৱা দুদিন ধৰি বতৰ কিছু ফৰকাল হৈছে যদিও ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। হোজাই জিলাত কপিলি নৈৰ বাঢ়নী পানীয়ে ভালেমান অঞ্চল প্লাৱিত কৰিছে। আজি বতৰ ফৰকাল হোৱাৰ বাবে বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও 15খন গাঁৱৰ 9,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে। বৰাক, লংগাইৰ আৰু কুচিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ ফলত 9 অঞ্চল প্লাৱিত হৈছে। জিলা সদৰত 9টা সাহায্য শিবিৰ মুকলি কৰি সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে। ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণে যোৱা 13 মেৰ পৰা 60 অৰ্থাৎ ছাৰ্ভে ফৰ আধাৰ এণ্ড একচেছ টু ট্ৰেকিং এণ্ড হলিষ্টিক ইনক্লুজন কেম্পেইন নামৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছে। অভিভাৱকহীন, আশ্ৰয়হীন, ৰাজপথত বাস কৰা, সুৰক্ষা আৰু যত্নৰ সুস্থিৰ উৎস নথকা 18 বছৰ তলৰ নিচ শিশুসকলক আইনী পৰিচয় প্ৰদান আৰু সমাজ কল্যাণ আঁচনিসমূহৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে এই অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত জিলা আইন সেৱা প্ৰাধিকৰণৰ নেতৃত্বত মিছন মোড পদ্ধতিৰে এই বিশেষ শিশুসকল সকলক চিনাক্ত কৰি তেওঁলোকৰ আধাৰৰ পঞ্জীয়ন কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰাইদেউ জিলাত এই কামসমূহ সুচাৰুৰূপে চলাবৰ বাবে এখন জিলা ছাঠী সমিতি গঠন কৰা হৈছে আৰু এনে শিশুক চিনাক্ত কৰাৰ বাবে কাৰ্যব্যৱস্থা হাতত লোৱা হৈছে। এই শিশুসকলক চিনাক্ত কৰাৰ বাবে সহায় কৰিবলৈ সমিতিয়ে জিলাৰ সকলো নাগৰিকলৈ অনুৰোধ জনাইছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ অচিতপুৰ চাহ বাগিচাত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগিচাখনৰ অচলাৱস্থাৰ স্থায়ী সমাধানৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ নেতা কৰ্মীসকলৰ উপৰিও ভালেসংখ্যক চাহ শ্ৰমিকে অংশগ্ৰহণ কৰে। সংগঠনটোৱে টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ বাগিচাখনৰ সমস্যা সমাধানৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। নিপকোৱে ৰঙানদী বান্ধৰ অতিৰিক্ত পানী আকস্মিকভাৱে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত লখিমপুৰত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ পাছত আজি ধেমাজিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি নগৰৰ ৰাজপথত আজি ৰাইজৰ দলৰ নেতৃত্বত জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনীৰ সদস্যই প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰীসকলে NHPCৰ বৃহৎ নদী বান্ধৰ উপৰি অৰুণাচল প্ৰদেশত নিৰ্মীয়মান 134টা নদী বান্ধৰ কাম শীঘ্ৰেই বন্ধ কৰি দিয়াৰ দাবী জনায়। ধেমাজি চিলাপথাৰৰ নিবাসী চি চাৰিআলিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ তথা প্ৰবীণ ক্ৰীড়াবিদ টিপেশ্বৰ গগৈৰ যোৱা নিশা নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। চিলাপথাৰ সাহিত্য সভা চিলাপথাৰ নগঁৰ উন্নয়ন সমিতিৰ সৈতে জড়িত প্ৰয়াত গগৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। স্পেইনৰ মাৰবেলা ফুটবল ক্লাবত অসমৰ 19 বছৰ অনুৰ্ধৰ 17গৰাকী ফুটবল খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰিছে। ৰাজ্যৰ বচা বচাৰা 72গৰাকী ফুটবল খেলুৱৈৰ ভিতৰত গুৱাহাটী স্পৰ্টছ এছ'চিয়েচনে এই প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ 17গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে। গোপীনাথ বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে নিৰ্বাচিত হোৱা এই 17গৰাকী খেলুৱৈৰ মাজত বিশ্বনাথৰ সৌৰভ কুমাৰ দেউ নিৰ্বাচিত হৈছে। এই প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ দলটো অহা জুলাই মাহৰ শেষৰ ফালে গুৱাহাটীৰ পৰা স্পেইনলৈ ৰাওনা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।